পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে। ৰেডিঅ' নাভৰ 411.5 মিটাৰ, 730 কিলো হাৰ্জ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্জত। খণ্ডিক পাছতে বাতৰি।
এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰি স্বচ্ছতা হি সেৱা অভিযানত দেশক নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি তেলেংগানাৰ মহবুব নগৰত 13,500 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উভয় সদনে চৰকাৰী কাম কাজৰ বাবে চৰকাৰক ধন উপলব্ধ কৰাবলৈ সন্মতি প্ৰকাশ কৰিছে। আৰু ভাৰতে চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছৰ আজি অষ্টম দিনা এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰত এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে 11টা সোণ, 16টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 41টা পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰি স্বচ্ছতা হি সেৱা অভিযানত দেশক নেতৃত্ব দিয়ে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে সুস্থ সবল জীৱনৰ হকে আগ্ৰহীসকলক প্ৰভাৱিত কৰি অহা ফিটনেছ ইনফ্লুয়েঞ্চাৰ অংকিত বেয়নপুৰীয়াৰ সৈতে চাফাই অভিযানত অংশগ্ৰহণ কৰে আৰু আৱৰ্জনা চাফা কৰে। শ্ৰীমোদীয়ে লগতে অংকিতৰ সৈতে কথোপকথনতো মিলিত হয়। এই কথোপকথনত শ্ৰীমোদীয়ে শাৰীৰিক সুস্থতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে চাফাই অভিযানৰ সময়ত বেয়নপুৰীয়াৰ সৈতে হোৱা মত বিনিময়ৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে 1 তাৰিখ এঘণ্টা একেলগে উদ্যমৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে আজি সমগ্ৰ দেশৰ জনসাধাৰণে ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে গান্ধী জয়ন্তীৰ প্ৰাক্ষণত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে আজি দিনৰ 10 বজাত এঘণ্টাৰ বাবে চাফাই অভিযানত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰীয়ে আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ শেহতীয়া খণ্ডটো স্বচ্ছতা হি সেৱা অভিযানৰ গুৰুত্ব আলোকপাত কৰি আজিৰ দিনটো স্বচ্ছতা অভিযানৰ বাবে সময় উলিয়াবলৈ আহ্বান জনাইছিল। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ডঃ জিতেন্দ্ৰ সিং, হৰদীপ সিং পুৰী, মীনাক্ষী লেখি আৰু ৰাজীৱ চন্দ্ৰশেখৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত দিল্লীৰ বিভিন্ন স্থানত চাফাই অভিযানত ভাগ লয়। এই অভিযানৰ অধীনত দেশৰ নগৰ আৰু গ্ৰামাঞ্চলত 640,000ৰো অধিক ঠাই শ্ৰমদানৰ বাবে বাছনি কৰা হৈছিল। সমাজৰ সকলো শ্ৰেণীৰ লোকে বজাৰ, ৰেললাইন, জলাশয়, পৰ্যটনথলী, উপাসনাস্থলীৰ লেখীয়া ৰাজহুৱা স্থানসমূহত চাফাই অভিযানত অংশগ্ৰহণ কৰে। এই অভিযানৰ অংশ হিচাপে ভালেসংখ্যক আৱাসী কল্যাণ পৰিষদে প্ৰায় 1 লাখ আৱাসিক এলেকাত স্বেচ্ছাই শ্ৰমদানৰ বাবে ওলাই আহে। ফলত ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলেও বিভিন্ন স্থানত জনসাধাৰণৰ সৈতে চাফাই অভিযানত অংশ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে জনোৱা আহ্বানৰ পাছতেই স্বচ্ছতা হি সেৱাৰ অধীনত পৰ্টব্লেয়াৰৰ কাৰ্ভিন্স কোভ সমুদ্ৰ তীৰত লেফটেনেণ্ট গৱৰ্ণৰ ডি কে যোশীৰ নেতৃত্বত স্বচ্ছতাৰ বাবে শ্ৰমদান অনুষ্ঠিত হয়। অনাময় অভিযানত বহু বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন বিভাগত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে। গাঁও পঞ্চায়ত আৰু ৱাৰ্ডসমূহ সামৰি আন বহু স্থানতো একেধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়। পৰ্টব্লেয়াৰত স্বচ্ছতা হি সেৱা কাৰ্যসূচীত নিজৰ চৌপাশ জাবৰমুক্ত কৰি ৰাখিবলৈ সকলো শ্ৰেণীৰ লোক আগবাঢ়ি আহে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিয়লি তেলেংগানাৰ মহবুব নগৰলৈ যাব। তাত তেওঁ 13,500 কোটিৰো অধিক টকা মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণকালত শ্ৰীমোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ পথ আৰু ৰেল আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য, শক্তি আৰু বিদ্যুৎ যোগানৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰী বিয়লিৰ ভাগলৈ হায়দৰাবাদ হৈ মহবুব নগৰত উপস্থিত হ'ব। ইয়াৰ পাছতে তেওঁ 505 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা মুনিৰাবাদ মহবুব নগৰ খণ্ডৰ জাকলিৰ কৃষ্ণা সংযোগী নতুন ৰেলপথছোৱা ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। ইয়াৰ ফলত হায়দৰাবাদ আৰু গোৱাৰ মাজত দূৰত্ব 102 কিলোমিটাৰলৈ হ্ৰাস হ'ব। তেওঁ লগতে কাছিগুড়া ৰায়চুৰ, কাছিগুড়াৰ ডেমু ৰেলসেৱা আৰু 2,457 কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা সূৰ্যপেট খম্মৰৰ মাজত 4টা লেনযুক্ত ঘাইপথ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে 6,400 কোটি টকা মূল্যৰ আন ভালেমান পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে হাছান চাৰ্লাপল্লী ৰন্ধন গেছ পাইপলাইন ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এইচ পি চি এলে 2661 কোটি টকা ব্যয়েৰে এই পাইপলাইন নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ ফলত ৰন্ধন গেছ উপভোক্তাৰ সংখ্যা 37 লাখ বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণপট্টনম আৰু হায়দৰাবাদৰ মাজৰ বহুমুখী পাইপলাইনৰ আধাৰশিলা স্থাপন কৰিব। 1932 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ ফলত ডিজেল, পেট্ৰল, কেৰাচিন আৰু বিমান ইন্ধনৰ পৰিবহণ আৰু যোগান সুচল হৈ পৰিব। প্ৰধানমন্ত্ৰীয়ে কৃষ্ণ ষ্টেচনৰ পৰা হায়দৰাবাদ ৰায়চুৰ হায়দৰাবাদ ৰেল সেৱাও ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে শুভাৰম্ভ কৰিব। তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ 5টা নতুন ভৱনো উদ্বোধন কৰিব। এই ভ্ৰমণৰ এদিন পাছত অৰ্থাৎ মঙলবাৰে প্ৰধানমন্ত্ৰী মোদী নিজামাবাদলৈ যাব। তাত তেওঁ 8021 কোটি টকা মূল্যৰ আন কেইটামান প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত সংসদ আৰু প্ৰশাসনিক পৰিষদ দুয়োখনেই ৰাষ্ট্ৰম্যাদী পুঁজিৰ চুক্তিত সন্মতি প্ৰকাশ কৰাৰ পাছতে আমেৰিকা চৰকাৰে যুক্তৰাষ্ট্ৰীয় বন্ধৰ পৰা হাত সাৰিছে বুলি প্ৰকাশ কৰিছে। 17 নৱেম্বৰলৈকে চৰকাৰক পুঁজিৰে ৰখা এখন বিধেয়কে ইউক্ৰেইনৰ বাবে কোনো নতুন সহায় আগবঢ়োৱাৰ কথা অন্তৰ্ভুক্ত কৰা নাছিল। মাজনিশাৰ আগেয়ে ৰাষ্ট্ৰপতি জো বাইডেনে এই আইনত স্বাক্ষৰ কৰে। নিজৰ দলৰ কট্টৰপন্থীসকলৰ বিদ্ৰোহৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ৰিপাব্লিকান হাউছৰ অধ্যক্ষ কেভিন মেককাৰ্থিয়ে এই প্ৰস্তাৱ আগবঢ়াইছিল। কালি বিয়লি এক নাটকীয় পৰিৱৰ্তনত অস্থায়ী পুঁজিৰ ব্যৱস্থা গৃহীত কৰিবলৈ হেতা ওপৰা লগাইছিল, যিয়ে চৰকাৰক নৱেম্বৰ মাজভাগলৈকে মুকলি কৰি ৰাখিব আৰু খৰচৰ মাত্ৰাত কোনো বিশেষ ৰেহাই নিদিব। ব্যয় কৰ্তনৰ সবল দাবীৰে আলোচনা বন্ধ কৰি ৰখা সোঁপন্থী ৰিপাব্লিকানসকলৰ এটা সৰু গোটৰ বাবে এয়া এক আঘাত, কিন্তু বন্ধৰ কাম ৰোধ কৰিবলৈ আগ্ৰহী সাংসদসকলৰ সংখ্যাগৰিষ্ঠতাৰ বাবে এই দলৰ মূল দাবী আছিল ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনৰ প্ৰতিৰক্ষাৰ বাবে আমেৰিকাৰ পৰা ধন আগবঢ়োৱা নহ'ব। ভোটদানৰ কিছু সময়ৰ পাছতে ৰাষ্ট্ৰপতি জো বাইডেনে এটা বিবৃতি প্ৰকাশ কৰি কয় যে ৰিপাব্লিকানসকলে সংকটৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু অধ্যক্ষ মেককাৰ্থিক ইউক্ৰেইনৰ বাবে অধিক পুঁজিৰ চুক্তি পলম নকৰাকৈ গৃহীত হ'বলৈ অনুমতি দিবলৈ আহ্বান জনায়। তেওঁ কয় যে কোনো কাৰণতে ইউক্ৰেইনৰ প্ৰতি আমেৰিকাৰ সমৰ্থনত বাধাৰ স্থিতি হ'বলৈ দিব নোৱাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ডঃ মহম্মদ মইজুক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে মালদ্বীপৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ আৰু ভাৰত মহাসাগৰীয় অঞ্চলত সামগ্ৰিক সহযোগিতা উন্নত কৰিবলৈ ভাৰত বদ্ধপৰিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰৰ বাছ দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ 2 লাখকৈ আৰু আহতসকলৰ বাবে 50,000কৈ টকা আগবঢ়াইছে। তামিলনাডুৰ নীলগিৰিত কুনুৰাৰ সমীপত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। কেৰালাৰ কুডুংগাল্লুৰত এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত দুজন যুৱ চিকিৎসকৰ গাড়ী বান হেৰুৱাই পেৰিয়াৰ নদীত পৰি মৃত্যু হয়। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোকে এগৰাকী মহিলাকে ধৰি গাড়ীখনত থকা আন 3জনক উদ্ধাৰ কৰে। অঞ্চলটোত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছৰ আজি অষ্টম দিনা ভাৰতে 1 সোণ আৰু 2টা ৰূপৰ পদক অৰ্জন কৰিছে। আজি পুৰুষৰ শ্বুটিঙত ট্ৰেফ ইটানৰ দলীয় শাখাত ভাৰতৰ কিনান ডেৰিয়াছ চেনাই, জোৰাৱৰ সিং সান্ধু আৰু পৃথ্বীৰাজ চন্নাইমানে 361 পইণ্টেৰে সোণৰ পদক হস্তগত কৰে। কিনান আৰু জোৰাৱৰে এই শিতানৰ ব্যক্তিগত শাখাৰ ফাইনেলতো প্ৰৱেশ কৰিছে। একেদৰে মহিলাৰ শ্বুটিঙৰ ট্ৰেফ শিতানৰ দলীয় শাখাত ভাৰতৰ মনীষা কীৰ, প্ৰীতি ৰাজক আৰু ৰাজেশ্বৰী কুমাৰীয়ে ৰূপৰ পদক লাভ কৰে। অৱশ্যে একমাত্ৰ কীৰে এই শিতানৰ ব্যক্তিগত শাখাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সমৰ্থ হয়। ইপিনে ভাৰতৰ অদিতি অশোকে মহিলাৰ গল্ফৰ ব্যক্তিগত শাখাত ৰূপৰ পদক অৰ্জন কৰিছে। এথলেটিক্সত অম্লান বৰগোহাঁয়ে 3য় স্থান দখল কৰি পুৰুষৰ 200 মিটাৰ দৌৰৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত আজি ভাৰতৰ পুৰুষ বেডমিণ্টন দলে ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ হকী দল নিজৰ 2য়খন খেলত দক্ষিণ কোৰিয়াৰ সন্মুখীন হ'ব। আনহাতে তেজিন্দৰ পাল সিং তুৰ আৰু ছাহিব সিঙে পুৰুষৰ শ্বটপুটৰ পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে 11টা সোণ, 16টা ৰূপ আৰু 14টা ব্ৰঞ্জসহ মুঠ 41টা পদকেৰে পদক তালিকাৰ 4থ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰি স্বচ্ছতা হি সেৱা অভিযানত দেশক নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি তেলেংগানাৰ মহবুব নগৰত 13,500 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব আৰু ভাৰতে চীনৰ হাংচৌত অনুষ্ঠিত এছিয়ান গেমছৰ আজি অষ্টম দিনা 1টা সোণ আৰু 2টা ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।